এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে অহা এমাহলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ কোনো ধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰাৰ সিদ্ধান্ত, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথম পৰ্যায়ত বিদ্যুৎ উৎপাদন আৰম্ভ, ৰূপহীহাটত নগাঁও জিলা প্ৰশাসনৰ আজি উচ্ছেদ অভিযান, ডিমা হাছাওত অসম ক্ৰিকেট সন্থাৰ প্ৰথমখন ষ্টেডিয়াম মুকলি আৰু কাইলৈ বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে অহা এমাহলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কোনো ধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰে বুলি কালি সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে জানিবলৈ দিয়ে। কালি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰী গোটৰ অধ্যক্ষ ডাঃ ৰণুজ পেগুৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত সমিতিয়ে এই কথা স্পষ্ট কৰে। আলোচনাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীখাখলাৰীয়ে পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰে। বৈঠকত ডাঃ পেগুৱে মন্ত্ৰীগোটে জনোৱা অনুমোদনৰ উপৰি ইতিমধ্যে তালিকাভুক্ত অনুসূচিত জনজাতিৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত ৰক্ষাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা কৰে। মন্ত্ৰীগৰাকীয়ে সমন্বয়ৰক্ষী সমিতিক মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ পঞ্চম আৰু ষষ্ঠ দুয়োটা অধ্যায় পৃথকে পৃথকে পঢ়াৰ পৰিৱৰ্তে সমন্বিত ৰূপত পঢ়িবলৈ আহ্বান জনায়। সমিতিখনে এই সন্দৰ্ভত নিজাববীয়াকৈ এটা বিশেষজ্ঞ গোট গঠন কৰি এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি অৱগত কৰে। শ্ৰীখাখলাৰীয়ে লগতে আলোচনাৰ মাধ্যমেৰে সুস্থ পৰিৱেশত সকলো সমস্যাৰ বিজ্ঞানসন্মত সমাধান উলিওৱা সম্ভৱ বুলি মন্তব্য কৰে। তেওঁ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত গঠন হোৱা উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ কাৰণে এমাহৰ আন্দোলন কাৰ্যসূচী স্থগিতকৰণৰ কথা ঘোষণা কৰে। এই বিষয়ে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডাঃ সুভাষ ৰাভায়ো সহমত প্ৰকাশ কৰে। অৱশ্যে জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ এই স্থিতিৰ বিপৰীতে কালি সন্ধিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্ৰ সমাজে ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি প্ৰতিবাদী সমদল উলিয়ায়। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে। প্ৰকল্পটোৰ প্ৰথমটো ইউনিটত বিজুতি ঘটাৰ পাছত দ্বিতীয়টো ইউনিটৰ জৰিয়তে কালি সফলভাৱে 250 মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যক আদৰণি জনাই কয় যে এই প্ৰকল্পই লাখ লাখ লোকৰ বাবে বিশুদ্ধ শক্তিৰ উৎপাদনেৰে দেশৰ শক্তি নিৰাপত্তাক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰাৰ লগতে অসমৰ বিকাশৰ ধাৰাত ইন্ধন যোগাব। উল্লেখযোগ্য যে বিভিন্ন দল সংগঠনৰ বিৰোধিতাৰ মাজত 26,075 কোটি টকা ব্যয় সাপেক্ষে এই 2,000 মেগাৱাট শক্তিসম্পন্ন বৃহৎ নদী বান্ধটো নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 20 ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীত এখন জনসভাত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে 21 ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন হ'বলগীয়া এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় 11,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পত বছৰি 12.7 মেট্ৰিক টন এমনিয়া ইউৰিয়া উৎপাদন কৰিব পৰা যাব। প্ৰধানমন্ত্ৰীৰ এই দুদিনীয়া ভ্ৰমণসূচীৰ প্ৰস্তুতি সন্দৰ্ভত যোৱা বুধবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কইনাধৰা ৰাজ্যিক অতিথিশালাত কেইবাগৰাকী মন্ত্ৰী আৰু বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কালি সাংবাদিকৰ আগত এইদৰে কয়।
নৰেন্দ্ৰ মোদী আহিব, গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত 12,00,000 মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানাও তেখেতে আধাৰশিলা স্থাপন কৰিব। দুয়োটা কামেই অসমৰ উন্নয়নৰ লগত জড়িত, বিকাশৰ লগত জড়িত। গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছো। খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহুদিনে বিচাৰি থকা দুটা ডাঙৰ উপহাৰ লাভ কৰিব।
ৰাজ্যৰ 7টা জনগোষ্ঠীক ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্তিকৰণৰ বাবে অনুষ্ঠিত শুনানিৰ পাছত কালি ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ সচিবৰ হাতত অসম পিছপৰা শ্ৰেণী আয়োগে চূড়ান্ত প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদন ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ পৰামৰ্শ অনুযায়ী যুগুতোৱা হৈছিল। এই সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ পাছত অসম পিছপৰা শ্ৰেণী আয়োগৰ অধ্যক্ষ অজয় কোঁৱৰে কয় যে 1994 চনৰ পাছৰে পৰা ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্তিকৰণৰ বাবে আবেদন কৰিও কোনো সদুত্তৰ লাভ নকৰা ৰাজ্যৰ 7টা জনগোষ্ঠীৰ বাবে এতিয়া অন্তৰ্ভুক্তিকৰণৰ পথ প্ৰশস্ত হৈছে। তেওঁ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লগতে ঔপনিৱেশিক শাসনৰ সময়তে অসমলৈ অহা ভৰ, নেৱাৰ, ভোজেল, সতনামী, ছাৱাৰ আৰু কিৰণ শেখ সম্প্ৰদায়ক ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্তিকৰণৰ বাবে প্ৰতিবেদনত উল্লেখ কৰাৰ কথা জানিবলৈ দিয়ে। উল্লেখযোগ্য যে যোৱা 27 নৱেম্বৰত ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ অধ্যক্ষ হংসৰাজ গংগাৰাম আহিৰে খানাপাৰাৰ অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত এই সন্দৰ্ভত বিভিন্ন জনগোষ্ঠীৰ অভিযোগ প্ৰতিঅভিযোগৰ শুনানি গ্ৰহণ কৰিছিল। নগাঁও জিলা প্ৰশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত আজি উচ্ছেদ চলাব। প্ৰশাসনে প্ৰায় 38 বিঘা ভূমিত অবৈধভাৱে বাস কৰা 75টা পৰিয়ালক উচ্ছেদ কৰিব। জিলা প্ৰশাসনে ইতিমধ্যে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি যায়। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত আজি বাকী থকা পৰিয়ালসমূহক উচ্ছেদ কৰা হ'ব। এই সন্দৰ্ভত সবিশেষ জনাইছে নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মনীন্দ্ৰ কুমাৰ শইকীয়াই।
নগাঁও জিলাৰ চামগুৰি ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰূপহীহাটৰ ভকতগাঁও কিচামতৰ 12 নং ডাগৰ গেজিং ৰিজাৰ্ভৰ বহুসংখ্যক অবৈধ বেদখলকাৰী কবলত থকা চৰকাৰী ভূমি আজি নগাঁও জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে বিগত 15 দিনৰ পূৰ্বে চৰকাৰী ভূমিৰ পৰা আঁতৰি যাবলৈ জাননী জাৰি কৰিছিল আৰু সেই জাননী লাভ কৰাৰ পিছতে উক্ত চৰকাৰী ভূমিত বসবাস কৰা অধিকাংশ লোকে নিজৰ নিজে ঘৰ দুৱাৰ ভাঙি আঁতৰি গৈছে। আজি উক্ত চৰকাৰী ভূমিত থকা পকা ঘৰ দুৱাৰ, গছ গছনি আদিত উচ্ছেদ অভিযান চলোৱাৰ বাবে নগাঁও জিলা প্ৰশাসনে জেচিবি, বুলেজাৰ আদি সাজু কৰি তোলা পৰিলক্ষিত হৈছে। খন্তেক সময়ৰ পাছতে প্ৰশাসনে এই অভিযান আৰম্ভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত আৰক্ষী প্ৰশাসন বৃহৎ দলে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।
ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বাবে বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ ভোটদাতাসকলৰ তথ্য সংগ্ৰহ কৰি আছে। বুথ পৰ্যায়ৰ বিষয়াসকলে 3 ডিচেম্বৰলৈকে লাভ কৰা তথ্য অনুসৰি ভোটাৰ তালিকাত মুঠ 1,67,925 জন মৃত ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈ আছে। তদুপৰি 1,29,667 জন স্থান সলনি কৰা ভোটদাতাৰ তথ্যও লাভ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে যোৱা 22 নৱেম্বৰত আৰম্ভ হোৱা ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত প্ৰতিটো নিৰ্বাচন কেন্দ্ৰৰ বাবে মুঠ 29,656 জন বুথ পৰ্যায়ৰ বিষয়া নিয়োগ কৰা হৈছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মহিলাসকলক সমস্যা সমাধানৰ ক্ষেত্ৰত অসম ৰাজ্যিক মহিলা আয়োগক সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা সজাগতামূলক মটৰচাইকেল সমদল কালি বৰপেটাত উপস্থিত হয়। কালি দুপৰীয়া দলটো জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত জিলা প্ৰশাসন, আৰক্ষী আৰু জিলা মহিলা আয়োগৰ বিষয়ববীয়াই তেওঁলোকক শুভেচ্ছা জনায়। ইয়াৰ পাছতে অনুষ্ঠিত এখন সভাত বৰপেটা জিলাত মহিলা আয়োগৰ কাম কাজ পৰ্যালোচনা কৰা হয়। তদুপৰি জিলাখনত মহিলাৰ বিৰুদ্ধে অপৰাধ, নিৰ্যাতন আদি ব্যৱস্থা সম্পৰ্কেও পৰ্যালোচনা কৰা হয়। আয়োগৰ অধ্যক্ষগৰাকীয়ে এই সভাত উন্নয়নখণ্ড আৰু জিলা পৰ্যায়ত থকা মহিলা কোষসমূহ সক্ৰিয় কৰি মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ গোচৰসমূহ সহজে মীমাংসাৰ বাবে পৰামৰ্শ দিয়ে। মহিলাসকলক সংকটৰ অৱস্থাত সহায় কৰিব পৰাকৈ 181 নম্বৰ আৰু 9435196263 ফোন নম্বৰ মুকলি কৰা হৈছে বুলি আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাই জানিবলৈ দিয়ে।
মহিলা আয়োগৰ দ্বাৰা কেনেকে মহিলাসকলে উপকৃত হ'ব পাৰে, অৰ্থাৎ মহিলা আয়োগে কেনেকে আমাৰ গাঁৱে ভূঁয়ে কি ধৰণে কাম কৰিব, একদম বেচিক বস্তুখিনি লৈ পেলাই আগবাঢ়িছো। বা এগৰাকী মহিলাই তৎকালীনভাৱে যদি বিপদত পৰে ক'ত ফোন কৰিব, ক'ত ফোন কৰিলে তেওঁ তৎকালীনভাৱে নিৰাপত্তাজনিত সেৱাখিনি গ্ৰহণ কৰিব পাৰে, একদম বেচিক বস্তুখিনি লৈ পেলাই আগবাঢ়িছো। এটা আমি মহিলা আয়োগৰ তৰফৰ পৰা আমি নম্বৰ এটা মুকলি কৰিছো, BSNL নম্বৰ এটা। এগৰাকী মহিলা যেতিয়া নিৰ্যাতনত বলি হ'ব, তেওঁ যদি থানাখনত যাবলৈ বা পোচাকযোৰ দেখি পেলাই যদি ভয় খায় বা কথাখিনি ক'ব নোৱাৰে কিবা কাৰণত, তেখেতক ব্লকত মহিলা কোষ থাকে, জিলাসমূহত মহিলা কোষ থাকে, তাত আহি তেখেতসকলে কিছুমান ঘৰুৱা পাৰিবাৰিক কিছুমান সমস্যা তেওঁলোকে তাত গোচৰ তৰিব পাৰে।
ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ চৌহদত বিশ্ব ভূমি দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙে ভূমি সংৰক্ষণৰ প্ৰয়োজনীয়তা তথা এই ক্ষেত্ৰত জনসাধাৰণৰ কৰণীয় সন্দৰ্ভত ভাষণ দিব। বিগত প্ৰায় আঢ়ৈ মাহ ধৰি প্ৰশাসনিক অচলাৱস্থা চলি থকা তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ সুস্থিৰ কৰি তোলাৰ বাবে কালি অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই ছাত্ৰ আৰু শিক্ষক কৰ্মচাৰী সমাজৰ সমৰ্থনত ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। অৱশ্যে বিশ্ববিদ্যালয়খনৰ এই স্থিতিত এতিয়াও কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অনুমোদন পাবলৈ বাকী আছে। ইয়াৰ পূৰ্বে কালি বিশ্ববিদ্যালয়খনৰ উপ উপাচাৰ্য হিচাপে গণসংযোগ বিভাগৰ অধ্যাপক জয়া চক্ৰৱৰ্তীক নিযুক্তি প্ৰদান কৰাক লৈ ছাত্ৰ সমাজে বিক্ষোভ প্ৰদৰ্শন কৰিছিল। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অনিয়মৰ পৰিপ্ৰেক্ষিতত নিৰপেক্ষ তদন্তৰ দাবী জনাই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী সমাজে চলোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ইতিপূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছিল। কাইলৈ নিশা 8:02 আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা সুবিধা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্ৰাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰ কৃষি উন্নয়ন বিষয়া সুপ্ৰিয়া বৰাই অংশ ল'ব। অনুষ্ঠানত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ডিমা হাছাওৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি জিলাখনৰ প্ৰথমখন অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম মুকলি কৰা হ'ব। সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সুবিধাৰে সমৃদ্ধ এই ষ্টেডিয়ামত 15,000 দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। ষ্টেডিয়ামখনত 5খন পিটছ, এটা আধুনিক পেভিলিয়ন আৰু অন্যান্য উন্নত সুবিধাসমূহ খেলুৱৈসকলে লাভ কৰিব। এই ষ্টেডিয়ামে ক্ৰীড়াৰ ক্ষেত্ৰত জিলাখনক আগবঢ়াই নিয়াৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে শৃংখলাটোত 1-1 সমতা স্থাপন কৰিছে। দুয়োটা দলে কাইলৈ শৃংখলাটো দখলৰ বাবে আপ্ৰাণ চেষ্টা চলাব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ অংকুৰজ্যোতি শৰ্মাৰ সৈতে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। এই বাতৰিটো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 7 বছৰত ৰাজ্যৰ টোল গেটত প্ৰায় 2,600 কোটি টকা সংগ্ৰহ হৈছে। লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰীৰ উদ্ধৃতিৰে এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। AIUDF দলৰ এজন বিধায়কে NDAক মুকলিকৈ কৰা প্ৰশংসাক অসমে প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। উচ্চ ন্যায়ালয় স্থানান্তৰক লৈ বেলটৰ দ্বাৰা মতামত সংগ্ৰহৰ সিদ্ধান্ত লৈছে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ'চিয়েচনে। চৰকাৰী কৰ্মচাৰীক 3 বছৰত এবাৰহে বিদেশ ভ্ৰমণৰ অনুমতি দিয়া হ'ব। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত 1,68,000 মৃত ভোটাৰ চিনাক্ত হোৱা বুলি দৈনিক অসম কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 8 সপ্তাহত জেহাদী সংগঠনত দেশৰ 5,000 মহিলা যুৱক যুৱতীয়ে যোগ দিছে। এই বাতৰিটো নিউমে বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মৃত্যুঞ্জয় 100 সেৱাৰ কৰ্মচাৰী আন্দোলনক অবৈধ ঘোষণা কৰি কৰ্তব্যত যোগ দিবলৈ কৰ্তৃপক্ষই নিৰ্দেশ দিছে। অসমীয়া খবৰ কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
ধন্যবাদ অংকুৰ। চৰাইদেউ জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত কালি জিলায়ুক্ত কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ মাজত আয়োজিত মুখ্যমন্ত্ৰী চাহ জনজাতি ফুটবল টুৰ্ণামেণ্টৰ সফল ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সকলো দিশ পৰ্যালোচনা কৰা হয়। ইয়াৰ লগতে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভতো আলোচনা কৰা হয়। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে অহা এমাহলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ কোনোধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰাৰ সিদ্ধান্ত, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথম পৰ্যায়ত বিদ্যুৎ উৎপাদন আৰম্ভ, ৰূপহীহাটত নগাঁও জিলা প্ৰশাসনৰ আজি উচ্ছেদ অভিযান, ডিমা হাছাওত অসম ক্ৰিকেট সন্থাৰ প্ৰথমখন ষ্টেডিয়াম মুকলি আৰু কাইলৈ বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল। পুৱাৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।